এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। জনসাধাৰণৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ কিতাপ পঢ়া বৰ্ষ পদক্ষেপৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা। ৰাজ্যখনৰ সকলো বেংকৰ একাউণ্টসমূহ অহা ছেপ্টেম্বৰৰ পূৰ্বে ডিজিটাইজেচন কৰিবলৈ অসম চৰকাৰৰ নিৰ্দেশ। অহা সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন। মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। আৰু ছাউথহাম্পটনৰ ৰোজবাউলত অনুষ্ঠিত তিনিখনীয়া মহিলাৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 4 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ জনসাধাৰণৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কিতাপ পঢ়া বৰ্ষ পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা, বিত্ত আৰু অসম প্ৰকাশন পৰিষদৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপৰ বুজ লয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে চলিত বৰ্ষক কিতাপ পঢ়া বৰ্ষ হিচাপে উদযাপন কৰিছে আৰু ইয়াৰ অধীনত গ্ৰন্থমেলাৰ আয়োজন আৰু চৰকাৰী কৰ্মচাৰীক গ্ৰন্থ ক্ৰয় কৰিবলৈ উৎসাহিত কৰাৰ বাবে 1000 গৰাকী যুৱ লেখকক 25,000 টকাকৈ প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে বিশেষকৈ যুৱচামৰ মাজত কিতাপ পঢ়াৰ সংস্কৃতি গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কালি লোকসেৱা ভৱনত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ আন এখন বৈঠকত মিলিত হয়। বৈঠকত গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি বিকাশ তথা সৌন্দৰ্যবৰ্ধনৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। অসম চৰকাৰে ৰাজ্যখনৰ সকলো বেংকৰ একাউণ্টসমূহ অহা ছেপ্টেম্বৰৰ পূৰ্বে ডিজিটাইজেচন কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই ৰাজ্যিক পৰ্যায়ৰ বেংক বিষয়াৰ সমিতিৰ এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বেংকসমূহক এই নিৰ্দেশ দিয়ে। তেওঁ লগতে এই সময়ছোৱাৰ ভিতৰত বেংকসমূহক KYC আপডেট কৰা, চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ অধীনত পঞ্জীয়ন কৰাকে ধৰি সুবিধাসমূহৰ দ্বাৰা জনসাধাৰণক সামৰি ল'বলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ মাধ্যম হিচাপে বেংকসমূহক বিত্তীয় অন্তৰ্ভুক্তি শক্তিশালী কৰি তুলিবলৈও মুখ্য সচিবগৰাকীয়ে নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্যৰ বেংকসমূহৰ ঋণ জমাৰ অনুপাত চলিত বছৰৰ মাৰ্চলৈ 71% অধিক হৈছে। 2023 বৰ্ষত এই অনুপাত 53.88% আৰু 2024 বৰ্ষত 61% আছিল। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা 18-25 জুলাইলৈ দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত 18-22 জুলাইলৈ তেওঁ ইছাটিনি আৰু লেছথো দেশ দুখন ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ইছাটিনিৰ ৰজা মাছাটিটিনি আৰু দেশখনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব। তেওঁ লগতে ইছাটিনিৰ বিদেশ মন্ত্ৰীৰ সৈতে পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়ত বৈঠকত মিলিত হোৱাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। এই ভ্ৰমণকালত বাণিজ্য আৰু বিনিয়োগ, সক্ষমতা বিকাশ, উন্নয়ন সহযোগিতা, দক্ষতা বিকাশ, অংশীদাৰিত্বৰ বিকাশ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ দিশত গুৰুত্ব আৰোপ কৰা হ'ব। শ্ৰীমাৰ্ঘেৰিটাই ইছাটিনিত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু ইছাটিনিৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পাছত তেওঁ লেছথোৰ ৰজা লেটছিটিনি আৰু প্ৰধানমন্ত্ৰী ছেমুৱেল মাটেকানেক সাক্ষাৎ কৰিব। তেওঁ লগতে দেশখনৰ বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক মন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ইয়াৰ পাছত শ্ৰীমাৰ্ঘেৰিটাই অহা 24 আৰু 25 জুলাইত দক্ষিণ আফ্ৰিকাৰ শুকুজাত হ'বলগীয়া G20 ৰাষ্ট্ৰগোষ্ঠীৰ উন্নয়ন মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণৰ বাবে যোৱা এটা প্ৰতিনিধি দলক নেতৃত্ব দিব। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা সোমবাৰে আৰম্ভ হ'ব। 21 আগষ্টলৈকে চলিবলগীয়া এই অধিৱেশনত 8খন নতুন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ভৌগোলিক দিশৰ পৰা ঐতিহ্যপূৰ্ণ ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে এখন বিধেয়ক উত্থাপন কৰা হ'ব। তদুপৰি আয়কৰ বিধেয়ক 2025, খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ামক সংশোধনী বিধেয়কো এই অধিৱেশনত উত্থাপন কৰা হ'ব। এই অধিৱেশনত অপাৰেচন সিন্দুৰ আৰু নিৰ্বাচন আয়োগৰ বিশেষ সংহত ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত বিৰোধী পক্ষই শাসনাধিষ্ঠিত দলক প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে। অধিৱেশনৰ পূৰ্বে চৰকাৰে অহা দেওবাৰে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ বাবে সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰিব। এই অধিৱেশনতে চৰকাৰে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে সদনত অনুমতি বিচাৰিব। ৰাজ্যৰ কেইবাখনো জিলাত মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতামূলক কাৰ্যসূচী লৈছে। উজনি অসমৰ গোলাঘাট, ধেমাজি আৰু শোণিতপুৰৰ লগতে নামনি অসমৰ চিৰাং, নলবাৰী আৰু দৰঙকে ধৰি কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত বহু লোক আক্ৰান্ত হৈছে। একেদৰে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাতো কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। ৰাজ্যত এতিয়ালৈকে কমেও 250 জন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। এই ৰোগৰ ফলত 26 জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে। চিৰাং জিলাত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগত চলিত বছৰত কালি পৰ্যন্ত 411 জন লোক আক্ৰান্ত হৈছে। ইয়াৰে 405 জন লোক মেলেৰিয়াত আৰু 6 জন লোক এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে জিলাখনত ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰাৰ লগতে প্ৰতিষেধক স্প্ৰে কৰা, ধোঁৱা দিয়া আৰু সজাগতা কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনত এই ৰোগ সন্দৰ্ভত জিলাখনৰ ভাৰপ্ৰাপ্ত মেলেৰিয়া বিষয়া ডাঃ দিগেন্দ্ৰ ৰামচিয়াৰীয়ে এইদৰে কয়।
যোৱা জানুৱাৰীৰ পৰা যোৱাকালি যেতিয়ালৈকে মই কৈছোঁ আপোনালোকক যে 405 জন মেলেৰিয়া আক্ৰান্ত হৈছে। তাৰে ভিতৰত 347 জন পি ভি মেলেৰিয়া আৰু বাকীখিনি অৰ্থাৎ 50 আমাৰ পি এফ মেলেৰিয়া আছে। আৰু আমাৰ প্ৰায়টো মেলেৰিয়া উদ্যোগিত এলেকা বুলি কোৱা যায় কোকৰাঝাৰৰ বৰ্ডাৰৰ যিখিনি এলেকা সেই তাতে আমাৰ মেলেৰিয়াৰ পৰা বেছি আছে।
কাৰ্বি আংলঙত এই ৰোগত আক্ৰান্ত হৈ 2 ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত এই ৰোগত আক্ৰান্ত হৈ 9 শিশু চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে। হোজাই জিলাত 3 লোক এই ৰোগত আক্ৰান্ত হৈছে। আটাইকেইজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে আৰু সুস্থ হৈ উঠিছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনৰ স্বাস্থ্য বিভাগে এই ৰোগৰ উপৰি মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। ঝাৰখণ্ডৰ বোকাৰো জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত কোকৰাঝাৰৰ জোৱান প্ৰাণেশ্বৰ কোচৰ বাসগৃহত কালি জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ নীতি অনুসৰি পৰিয়ালটোক 50 লাখ টকাৰ সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰকাশ কৰে। তদুপৰি ৰাজ্য চৰকাৰৰ তৃতীয় নাইবা চতুৰ্থ বৰ্গৰ পদত পৰিয়ালটোৰ এগৰাকী সদস্যক নিযুক্তি দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি হোৱা এই সংঘৰ্ষত অসমৰ জোৱানগৰাকী শ্বহীদ হোৱাৰ উপৰি 2 নক্সালবাদী নিহত হয়। শ্বহীদ জোৱান প্ৰাণেশ্বৰ কোচ CRPFৰ 202 নম্বৰ কোব্ৰা ৰেজিমেণ্টত কৰ্মৰত আছিল। সংঘৰ্ষত সুৰক্ষা বাহিনীয়ে উপমাণ্ডলিক নক্সাল কামাণ্ডাৰ কোঁৱৰ মাঝী ওৰফে শ্বাহদেউ মাঝী ওৰফে ছাদিক গুলিয়াই নিধন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ সংঘৰ্ষত নিহত কোকৰাঝাৰৰ শ্বহীদগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে। তেওঁ লগতে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্বহীদগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। অসম, নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তৱৰ্তী ডিমা হাছাও জিলাৰ মাহুৰ থানাৰ অন্তৰ্গত হাংৰুমত কালি ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণথলীত হোৱা ভূমিস্খলনত 1 লোক নিহত আৰু 9 লোক আহত হয়। নিহত লোক দুজন গোৱাজেন গাম্বেন ৰিয়াং আৰু ফেৰণ টিগা বুলি চিনাক্ত কৰা হৈছে। মঙলবাৰে নিশা হোৱা প্ৰবল বৰষুণৰ ফলত সংঘটিত এই ভূমিস্খলনত পথৰ নিৰ্মাণ কাৰ্যত জড়িত এই শ্ৰমিককেইজন হতাহত হয়। গুৰুতৰভাৱে আহত 2 শ্ৰমিকক হাফলং অসামৰিক চিকিৎসালয়লৈ পঠিওৱা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলাখনৰ আয়ুক্ত আয়ুষ গাৰ্গৰ অধ্যক্ষতাত যোৱা মাহৰ অপৰাধ সন্মিলনখন অনুষ্ঠিত হয়। সন্মিলনত বিগত সময়ছোৱাত জিলাখনত হোৱা অপৰাধমূলক ঘটনা, অপৰাধৰ ধৰণ, পটভূমি, কাৰক আদি সন্দৰ্ভত বিশ্লেষণাত্মকভাৱে আলোচনা কৰা হয়। তদুপৰি ভৱিষ্যতে জিলাখনক অপৰাধশূন্য জিলা হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া সম্ভাৱ্য প্ৰতিকাৰমূলক ব্যৱস্থাৱলী তথা ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্ত আৰু শিৱসাগৰৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই এই সন্দৰ্ভত সংশ্লিষ্ট সকলো বিভাগৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সকলো বিভাগকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত কালি জিলাখনৰ মৰঙী কৃষি উন্নয়ন চক্ৰৰ ফলঙনিত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা 2025-26ৰ অধীনত সামূহিক কঠীয়াতলী প্ৰস্তুত কৰাৰ বাবে কঠীয়া সিঁচা কাৰ্যসূচী সম্পন্ন হয়। অঞ্চলটোৰ কৃষি ক্ষেত্ৰৰ সৈতে জড়িত এটা কৃষক গোটৰ সহযোগত 40 বিঘা ভূমিত কঠীয়া সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচী আৰম্ভ কৰি জিলা কৃষি বিষয়া ৰঞ্জন বৰুৱাই কয় যে জিলাখনৰ 6 ৰাজহ চক্ৰৰ কেইবা হেক্টৰ কৃষিভূমি বানে নষ্ট কৰাৰ ফলত কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত কৃষকসকলক সহায়ৰ বাবে এই ব্যৱস্থা লোৱা হৈছে বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে। যোৰহাট জিলাতো কালি মাধপুৰ কৃষিচক্ৰৰ লহং বেবেজীয়া গাঁৱৰ কৃষিভূমিত আনুষ্ঠানিকভাৱে কঠীয়া সিঁচা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত কৃষি মহকুমা বিষয়া, মাধপুৰ কৃষিচক্ৰৰ কৃষি উন্নয়ন বিষয়াৰ উপৰিও স্থানীয় ৰাইজ উপস্থিত থাকে। আৰোহণ প্ৰকল্পৰ অধীনত তিনিচুকীয়া জিলাত কালি কিশোৰ কিশোৰীৰ বাবে প্ৰথমটো নিচামুক্তি কেন্দ্ৰ মুকলি কৰা হয়। তিনিচুকীয়াৰ বৰদলৈ নগৰৰ ভৱেন গগৈ পথত কেন্দ্ৰটো স্থাপন কৰা হৈছে। ডিগবৈ ভাৰতীয় তেল নিগম লিমিটেডৰ সৌজন্যত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত স্থাপন কৰা কেন্দ্ৰটো কালি অতিৰিক্ত জিলা আয়ুক্ত ডঃ মন্দিৰা বৰুৱাই মুকলি কৰে। এই কেন্দ্ৰটোত 10-18 বছৰ বয়সৰ 25 জনকৈ কিশোৰ কিশোৰীক ৰখাৰ ব্যৱস্থা কৰা হ'ব। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ সভাকক্ষত জিলা পৰ্যায়ৰ জল আৰু অনাময় অভিযানৰ দ্বিতীয়খন সভা অনুষ্ঠিত হয়। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাই জিলাখনত বৰ্তমান ৰূপায়ণ হৈ থকা স্বচ্ছ ভাৰত অভিযান আৰু জল জীৱন মিছনৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
অহা শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে জনপ্ৰিয় লেখক, আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক আৰুণী কাশ্যপৰ সৈতে আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ বাৰ্তালাপ।
ক্ৰিয়েটিভ ৰাইটিং বা সৃষ্টিশীল লেখনিৰ আনুষ্ঠানিক শিক্ষা কথাটো আমাৰ ইয়াতে কিছু আচহুৱা। ক্ৰিয়েটিভ ৰাইটিঙৰ আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা বিশ্ববিদ্যালয়সমূহত এনেকুৱা এটা পৰিৱেশ আমি কৰ্মশালাৰ জৰিয়তে, পাঠদানৰ জৰিয়তে আমি সৃষ্টি কৰিবলৈ অহোপুৰুষাৰ্থ কৰোঁ।
শুনিবলৈ নাপাহৰিব দৃষ্টিপাত অহা শনিবাৰে নিশা 8:02।
ভাৰত আৰু ইংলেণ্ডৰ মাজত ছাউথহাম্পটনৰ ৰাজবৌলত অনুষ্ঠিত মহিলাৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি নিশা ভাৰতে ঘৰুৱা দলটোক 4 পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত 50 অভাৰত 6 হেৰুৱাই 258 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত অভাৰ শেষ হবলৈ 10 বল বাকী থকা অৱস্থাতেই বিজয় লক্ষ্যত উপনীত হয়। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিনত্ৰাণী ডেকাৰ সৈতে।
নাটোৰ সচিব প্ৰধান মাৰ্ক ৰুটে ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ অৱসানৰ বাবে ৰাছিয়াক সন্মত কৰাবলৈ ভাৰত, চীন আৰু ব্ৰাজিলক দায়িত্ব গ্ৰহণৰ নিৰ্দেশ দিছে। অন্যথা এই তিনিওখন দেশ 100% শুল্কৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলিও ভাবুকি দিয়া হৈছে। বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। স্মাৰ্ট চিটিয়ে গুৱাহাটীত অপৰাধজনিত ঘটনা নিতৌ বৃদ্ধি পাই অহাৰ পাছত মহানগৰীখনত পৰ্যাপ্ত আৰু উন্নত প্ৰযুক্তিসম্পন্ন CCTV কেমেৰা ব্যৱস্থা নথকাত বহু সময়ত অপৰাধী সাৰি যাবলৈ সমৰ্থ হোৱাৰ আশংকাৰে দৈনিক অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কালি ছয়গাঁৱৰ বনগাঁৱত অনুষ্ঠিত সভাৰ পৰাই 2026 বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ৰণদংগা বজাইছে। এই বাতৰি আমাৰ অসমৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মালা বাগচীৰ বিচাৰপীঠৰ ৰায় সন্দৰ্ভত এটা বাতৰি প্ৰকাশ কৰিছে। বাতৰিটোৰ মতে বিচাৰপীঠে ৰাজনৈতিক দলসমূহে নিৰ্বাচনত জাতি আৰু আঞ্চলিকতাবাদৰ নামত ভোট বিচৰা কাৰ্য ৰাষ্ট্ৰীয় একতাৰ বাবে বিপদজনক বুলি মন্তব্য কৰিছে। পুনৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজিছে। ইৰাণেৰে সৈতে যুদ্ধ অন্ত পৰাৰ পাছত কিছুদিন নিষ্ক্ৰিয় হৈ থকা ইজৰাইলে ছিৰিয়া আক্ৰমণ কৰি পুনৰ ৰক্তক্ষয়ী অস্থিৰতালৈ মধ্যপ্ৰাচ্যক ঠেলি দিছে। বাতৰিটো দৈনিক অগ্ৰদূতৰ লগতে আন কাকতেও প্ৰকাশ কৰিছে। ৰাজ্যত বিজেপি বিৰোধী মিত্ৰজোঁট এতিয়াও সাঁথৰ হৈ আছে। বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী দল সংগঠনসমূহ তৎপৰ হৈ পৰিছে যদিও বিৰোধী ঐক্য সন্দৰ্ভত এতিয়াও স্পষ্টকৈ একো প্ৰকাশ কৰা নাই। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পুৰণিকলীয়া অস্ত্ৰ শস্ত্ৰৰে আধুনিক যুদ্ধত জয়লাভ কৰাটো সম্ভৱ নহয় বুলি ভাৰতীয় সামৰিক বাহিনীৰ সৰ্বাধিনায়ক CDS জেনেৰেল অনিল চৌহানৰ মন্তব্যৰে দ্য চেণ্টিনেল, দ্য টাইমছ অফ ইণ্ডিয়া আৰু আমাৰ অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। জনসাধাৰণৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ কিতাপ পঢ়া বৰ্ষ পদক্ষেপৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা। ৰাজ্যখনৰ সকলো বেংকৰ একাউণ্টসমূহ অহা ছেপ্টেম্বৰৰ পূৰ্বে ডিজিটাইজেচন কৰিবলৈ অসম চৰকাৰৰ নিৰ্দেশ। অহা সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন। মেলেৰিয়া আৰু জাপানিজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী আৰু ছাউথহাম্পটনৰ ৰোজ বাউলত অনুষ্ঠিত মহিলাৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 4 উইকেটত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।